এয়া আকাশবাণী গুৱাহাটী। আজি পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ৱাক অফ সংশোধনী বিধেয়ক 2025ত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ অনুমোদন, গুৱাহাটীৰ শিল সাকৌ বিলক প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ অধীনত সামৰি লোৱাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰস্তাৱৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থন, মণিপুৰত শান্তি স্থাপনৰ লক্ষ্যৰে নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ সৈতে মেইটেই আৰু কুকি সংগঠনৰ প্ৰতিনিধিৰ বৈঠক, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্ৰীলংকাৰ সৰ্বোচ্চ অসামৰিক সন্মান মিত্ৰবিভূষণ প্ৰদান, আৰু খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ আজি সামৰণি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে এই সপ্তাহত সংসদত গৃহীত ৱাক অফ সংশোধনী বিধেয়ক 2025ত অনুমোদন জনাইছে। ইয়াৰ লগে লগে বিধেয়কখন আইনত পৰিণত হৈছে। উল্লেখযোগ্য যে লোকসভাই বৃহস্পতিবাৰে বিধেয়কখন গ্ৰহণ কৰিছিল। নিম্ন সদনত 288গৰাকী সদস্যই বিধেয়কখনৰ সপক্ষে আৰু 232গৰাকী সদস্যই বিপক্ষে ভোট দিছিল। ৰাজ্যসভাত ৱাক অফ সংশোধনী বিধেয়ক 2025 শুকুৰবাৰে গৃহীত হৈছিল। উচ্চ সদনত 128গৰাকী সদস্যই বিধেয়কখনৰ সপক্ষে আৰু 95গৰাকী বিপক্ষে ভোটদান কৰিছিল। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে মুছলমান ৱাক অফ বাতিলকৰণ বিধেয়ক 2025তো অনুমোদন দিছে। কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীৰ শিল সাকৌ বিলক পুনৰুজ্জীৱিত কৰা আৰু প্ৰদূষণমুক্ত কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ অধীনত সামৰি লোৱাৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়োৱা প্ৰস্তাৱ গ্ৰহণ কৰিছে। এই প্ৰকল্পৰ বাবে 237 কোটি টকা ব্যয় কৰা হ'ব আৰু ইয়াৰে 213 কোটি 30 লাখ টকা কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি এই পদক্ষেপৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিললৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে দখলমুক্ত কৰাৰ দিশত ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাৰ পাছত কেন্দ্ৰীয় সাহায্যৰে এই আৰ্দ্ৰভূমিক কেন্দ্ৰীয় নতুন ৰূপ প্ৰদান কৰা হ'ব। অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা বিবাদ বৰ্তমান অৱস্থাৰ অধীনত সম্পূৰ্ণৰূপে সমাধান কৰা হ'ব। অৰুণাচল প্ৰদেশৰ আলোত আয়োজিত 59 সংখ্যক মপিন উৎসৱত অংশ লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা প্ৰকাশ কৰে। 2026 চনত ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালন কৰা হ'ব বুলি ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ডঃ ভূপেন হাজৰিকাৰ অৰুণাচল প্ৰদেশৰ প্ৰতি থকা আন্তৰিকতাৰ বাবে অসম চৰকাৰে অৰুণাচলতো এই শতবাৰ্ষিকী পালন কৰিবলৈ ইচ্ছুক। এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ প্ৰতি তেওঁ আহান জনায়। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অৰুণাচল প্ৰদেশ আৰু অসম কেৱল ভৌগোলিক সীমাৰেই নহয় বহু শতিকাজোৰা ঐতিহ্য সভ্যতা সিপাৰে সংযুক্ত সমন্বয়ৰ প্ৰতীক। অসমীয়া সমাজৰ বহু উৎসৱৰ দৰে মপিন উৎসৱৰো আধাৰ প্ৰকৃতিয়ে বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে।
আসাম অৰুণাচল হাম লোক দোনো সবচে ক্লোজেষ্ট নেইবাৰ হে অৰ হামাৰা নেইবাৰ জিঅগ্ৰাফিকেল নেইবাৰ নেই হে হাম সংস্কৃতি কা দৃষ্টিকোণ সে হাম সবচে ক্লোজ হে অভি জব মে সার্কিট হাউস মে আয়া মুঝকো সারে সিনিয়র লোক বোল রহে থে কি হামারে ইহা মে জো নাম ঘর হে আপ নাম ঘর কে লিয়ে সহায় কিজিয়ে নাম ঘর কো থোড়া মদদ কিজিয়ে মতলব আপ লোগো কা আসাম কে লিয়ে কতনা প্যার হে এহি ইয়ে সব ছোটে ছোটে বাত সে দর্শাতা হে পেমা জি অর মে কমিটেড হো হাম লোগ পুরা 100% কমিটেড হো কি হামারা সময় মে হি হাম আসাম অর অরুণাচল কা সীমা কা সমস্যা 100% হাল করকে হি ছোড়ুঙ্গা।
ডঃ শৰ্মাই কয় যে এটা সময়ত উত্তৰ পূৰ্বাঞ্চলক অৱহেলিত অঞ্চল বুলি গণ্য কৰা হৈছিল, কিন্তু 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক্ষমতালৈ অহাৰ পাছত অঞ্চলটোত দ্ৰুত পৰিৱৰ্তন সাধন হৈছে। অহা 20 বছৰত অঞ্চলটোত বৃহৎ পৰিৱৰ্তন সাধন হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে মপিন উৎসৱলৈ আমন্ত্ৰণ জনোৱাৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু গালো জনগোষ্ঠী আয়োজক মণ্ডলীক কৃতজ্ঞতা জ্ঞাপন কৰে। মণিপুৰত শান্তি স্থাপনৰ লক্ষ্যৰে কালি নতুন দিল্লীত এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ সৈতে মণিপুৰৰ মেইটেই আৰু কুকি সংগঠনৰ প্ৰতিনিধিৰ লগতে নাগৰিক সমাজৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰৰ হৈ বিশেষ মধ্যস্থতাকাৰী হিচাপে চোৰাংচোৱা সংস্থাৰ অৱসৰপ্ৰাপ্ত সঞ্চালক এ কে মিশ্ৰই বৈঠকত অংশ লয়। এই বৈঠকত ৰাজ্যখনলৈ শান্তি উভতাই অনাৰ বাবে গ্ৰহণ কৰিবলগীয়া পন্থা সন্দৰ্ভত আলোচনা কৰাৰ লগতে কুকি আৰু মেইটেই সম্প্ৰদায়ৰ মাজত পাৰস্পৰিক সহযোগিতা অক্ষুণ্ণ ৰখাত গুৰুত্ব দিয়া হয়। এই বৈঠকৰ পূৰ্বে বৃহস্পতিবাৰে লোকসভাত মণিপুৰক লৈ এটা প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। সেইদিনাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যখনত শান্তি স্থাপনৰ বাবে মণিপুৰৰ বিভিন্ন সংগঠনৰ সৈতে চৰকাৰে যোগাযোগ ৰক্ষা কৰা বুলি প্ৰকাশ কৰিছিল। এই অনুসৰি নতুন দিল্লীত কালি কেন্দ্ৰীয় চৰকাৰৰ সৈতে মণিপুৰৰ সংগঠনসমূহৰ এই আলোচনা অনুষ্ঠিত হয়। উল্লেখযোগ্য যে 2023 চনৰ মেত ৰাজ্যখনত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত সংঘাতৰ সূত্ৰপাত হৈছিল। ইয়াৰ ফলত ৰাজ্যখনত বহু লোকে প্ৰাণ হেৰুওৱাৰ লগতে কেইবা হাজাৰো লোক গৃহহাৰা হৈ শৰণাৰ্থী শিবিৰত আশ্ৰয় ল'বলগীয়া হৈছিল। যোৱা 9 ফেব্ৰুৱাৰীত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰাৰ পাছত মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হয়। 19 মাৰ্চৰ পৰা নিৰাপত্তা বাহিনী আৰু আৰক্ষীয়ে ৰাজ্যখনত চলোৱা তালাচীত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উৎখাত কৰা হৈছিল। কালি অনুষ্ঠিত এই বৈঠকৰ পাছত মণিপুৰত শান্তিৰ পথ প্ৰশস্ত হ'ব বুলি আশা কৰা হৈছে। ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দেশখনৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কে দেশ দুখনে একেলগে কাম কৰি যোৱাত গুৰুত্ব আৰোপ কৰিছে। দেশ দুখনৰ বন্ধুত্বৰ প্ৰতীক হিচাপে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীক কালি মিত্ৰ বিভূষণ বঁটাৰে সন্মানিত কৰে। দুয়োগৰাকী নেতাই যুটীয়াভাৱে এখন সংবাদমেলত অংশ লোৱাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে এই বঁটা লাভ কৰি সন্তুষ্টি পোৱা বুলি প্ৰকাশ কৰে। এয়া ভাৰতৰ জনসাধাৰণৰ বাবেও সন্মানৰ বিষয় বুলি তেওঁ অভিহিত কৰে।
শ্রীলঙ্কা মিত্র বিভূষণ সে সম্মানিত কিয়া জানা মেরে লিয়ে গৌরব কি বাত হ্যা ইয়ে সম্মান কেবল মেরা সম্মান নহিঁ বল্কি ইয়ে 140 কৰোড় ভারতীয় কা সম্মান হ্যা ইয়ে ভারত আর শ্রীলঙ্কা কে লোগোঁ কে বীচ ঐতিহাসিক সম্বন্ধো আর গহরি মিত্রতা কা সম্মান হ্যা ইস সম্মান কে লিয়ে मैं राष्ट्रपति जी का श्रीलंका सरकार और यहाँ के लोगों का हृदय से आभार व्यक्त करता हूँ।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু অহা 24 এপ্ৰিলত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। তেওঁ 24 এপ্ৰিলত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত 2023 বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানত অংশ ল'ব। ইয়াৰ পাছত ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত ভাগ ল'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি জনতা ভৱন চৌহদৰ লোকসেৱা ভৱনত ৰাষ্ট্ৰপতিগৰাকীৰ আসন্ন ভ্ৰমণৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়া আৰু গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান অনুষ্ঠানত বৈষ্ণৱ সংস্কৃতিৰ সমাহাৰ প্ৰতিফলিত কৰাৰ লগতে প্ৰতিটো কাৰ্যসূচী নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ব্যৱস্থা ল'বলৈ সংশ্লিষ্ট বিভাগক নিৰ্দেশ দিয়ে। ৰাজ্যৰ স্নাতক মহাবিদ্যালয়সমূহত থকা উচ্চতৰ মাধ্যমিক শাখাৰ শ্ৰেণী দুটা অহা 5 বছৰ পৰ্যন্ত ৰখা হ'ব। এই সময়ছোৱাতে উচ্চ মাধ্যমিক বিদ্যালয়সমূহ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰি একাদশ আৰু দ্বাদশ শ্ৰেণী সংযোজন কৰা হ'ব, যাতে মহাবিদ্যালয়সমূহৰ পৰা এই শ্ৰেণী দুটা আঁতৰাই দিয়াৰ ফলত তাৎক্ষণিকভাৱে ছাত্ৰ ছাত্ৰীসকল অসুবিধাৰ সন্মুখীন নহয়। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে ঢকুৱাখনত অনুষ্ঠিত অসম বিজ্ঞান সমিতিৰ 55 সংখ্যক ৰাজ্যিক অধিৱেশনত অংশ লৈ কালি এই কথা প্ৰকাশ কৰে। অধিৱেশনত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে অসম বিজ্ঞান সমিতিয়ে ৰাজ্যখনত যোৱা 7টা দশক ধৰি নিৰৱচ্ছিন্নভাৱে বিজ্ঞান শিক্ষাৰ প্ৰচাৰ প্ৰসাৰ আৰু বিজ্ঞান মনস্কতা গঢ় দিয়াৰ বাবে কৰি অহা কামক প্ৰশংসা কৰে। তেওঁ লগতে অনাগত সময়ত ৰাজ্য চৰকাৰৰ লগত সহযোগিতাৰে জৈৱ বৈচিত্ৰ ৰক্ষাকে ধৰি অন্যান্য কাম কাজত সক্ৰিয়ভাৱে জড়িত হবলৈ আহান জনায়। ইয়াৰ পূৰ্বে আয়ুষ মন্ত্ৰালয়ৰ অৰুণাচল প্ৰদেশৰ পাছিঘাটত থকা নৰ্থ ইষ্টাৰ্ণ ইনষ্টিটিউট অব আয়ুৰ্বেদ এণ্ড ফক মেডিচিন ৰিচাৰ্চৰ উদ্যোগত স্বাস্থ্য গৱেষণা অনুষ্ঠান আৰু মুগা শিল্প বিষয়ক আলোচনা চক্ৰ অনুষ্ঠিত হয়। কালিৰ কাৰ্যসূচীত অধিৱেশন উপলক্ষে প্ৰকাশিত স্মাৰক গ্ৰন্থ বিক্ষণ উন্মোচন কৰা হয়। জিকিৰৰ প্ৰসিদ্ধ শিল্পী প্ৰয়াত ৰেকিবুদ্দিন আহমেদৰ সোঁৱৰণত গঢ় লৈ উঠা জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদ সোঁৱৰণী জিকিৰ জাৰী চৰ্চা আৰু গৱেষণা মঞ্চ অসমৰ উদ্যোগত কালি শিৱসাগৰৰ যুৱদলত বিশেষ স্মাৰক বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত লোক সংস্কৃতিৰ সাধক ডঃ অনিল শইকীয়াই জিকিৰৰ সাংগীতিক সৌন্দৰ্য শীৰ্ষক বক্তৃতা আগবঢ়ায়। এই অনুষ্ঠানতে লোকশিল্পী তথা সংগীত নাটক একাডেমী বঁটাপ্ৰাপক তৰাৱতী বৰীক 2024-25 বৰ্ষৰ ৰেকিবুদ্দিন আহমেদ সোঁৱৰণী বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানতে জিকিৰ শিল্পী শামসুদ্দিন আহমেদক জীৱনজোৰা সাধনা বঁটাও প্ৰদান কৰা হয়। জিকিৰ জাৰী প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নিৰলগভাৱে কাম কৰি যোৱা অসমৰ ভিন্ন প্ৰান্তৰ শিল্পীকো এই অনুষ্ঠানতে সম্বৰ্ধনা জনোৱা হয়। যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহত কালিৰে পৰা অনুষ্ঠিত দ্বিতীয় বাৰ্ষিক যোৰহাট সাহিত্য উৎসৱৰ আজি সামৰণি পৰিব। কালি কাৰ্যসূচীৰ অংশ হিচাপে নিৰোধ চাংকাকতি ন্যাসৰ সৌজন্যত অসমীয়া কাকত আলোচনীৰ ভৱিষ্যৎ আৰু পাঠকৰ দায়িত্ব শীৰ্ষক আলোচনা অনুষ্ঠিত হয়। এই আলোচনাত মুখ্য বক্তা হিচাপে অংশ লৈ যোৰহাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সৌমিত্ৰ পূজাৰীয়ে বাতৰি কাকতক জনসাধাৰণৰ ওচৰ চপাই নিয়াৰ বাবে খবৰৰ বস্তুনিষ্ঠ বিশ্লেষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অনুষ্ঠানটো উদ্বোধন কৰি অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে ছপা মাধ্যমৰ জনপ্ৰিয়তা অক্ষুণ্ণ থাকিব বুলি আশা প্ৰকাশ কৰে। পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত হাজো শুৱালকুছি সমষ্টিৰ অসম গণ পৰিষদ দলৰ এখন গুৰুত্বপূৰ্ণ সভা কালি দলটোৰ হাজোৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। এই সভাত দলৰ নেতৃত্বই নিৰ্বাচনৰ বাবে তৎপৰতা গ্ৰহণ কৰিবলৈ তৃণমূল কৰ্মীসকলক পৰামৰ্শ দিয়ে। তদুপৰি কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশ অনুসৰি বিজেপিৰ সৈতে মিত্ৰতা অটুট ৰাখি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা সন্দৰ্ভতো সভাখনত আলোচনা কৰা হয়। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক অৰূপ কুমাৰ শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
গুৱাহাটীৰ পৰা আজি প্ৰকাশিত প্ৰায় আটাইকেইখন কাকতে প্ৰধানমন্ত্ৰীৰ শ্ৰীলংকা ভ্ৰমণ, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত এন ডি এৰ জয়লাভ আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অৰুণাচল প্ৰদেশৰ মপিন উৎসৱত অংশগ্ৰহণ কৰাৰ বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰা দেখা গৈছে। মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ লক্ষ্যৰে গৃহ মন্ত্ৰালয়ৰ উদ্যোগত কালি দিল্লীত মেইটেই আৰু কুকি নেতাৰ মাজত আলোচনা হোৱাৰ বাতৰিত দিল্লীত প্ৰথমবাৰৰ বাবে আলোচনা কুকি মেইটি প্ৰতিনিধিৰ শিৰোনামেৰে দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ শ্ৰীলংকাৰ সৰ্বোচ্চ সন্মান মিত্ৰবিভূষণ আগবঢ়োৱাৰ বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ প্ৰতিশুল্ক আৰোপৰ সিদ্ধান্তৰ বাবে বিশ্বজুৰি মন্দাৱস্থা দেখা দিব পাৰে বুলি উল্লেখ কৰি বিশ্বজুৰি মন্দাৰ আশংকা শিৰোনামেৰে আমাৰ অসম কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে শ্ৰীলংকা ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীক সিংহলী ভাষাত অনুদিত বৰগীতৰ সংকলন উপহাৰ স্বৰূপে প্ৰদানৰ বাতৰিক বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে গুণোৎসৱত বি টি আৰৰ নিম্নমানৰ ফলাফলক লৈ এফচুৱে উদ্বেগ প্ৰকাশ কৰা বাতৰিক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰে কোচ ৰাজবংশী লোকসকলক বিশেষ ক্ষমতা প্ৰদানৰ চিন্তা চৰ্চা কৰাৰ বাতৰিক ট্ৰাইবেল বেল্ট ব্লকত অধিকাৰ পাব কোচ ৰাজবংশীয়ে শিৰোনামেৰে দৈনিক জনমভূমি কাকতে এটা বাতৰি প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে থলুৱা মাছৰ উৎপাদন বৃদ্ধিৰ বাবে মীন বিভাগৰ আঁচনিবোৰ কেৱল ফাইলৰ মাজতে আবদ্ধ হৈ ৰৈছে বুলি উল্লেখ কৰি কণী পৰাৰ সময়ত মাছ মৰা নিষিদ্ধকৰণ শ্লোগানে এবিধ এবিধকৈ থলুৱা মাছৰ বিলুপ্তি শিৰোনামেৰে বাতৰি প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে ভাৰত আৰু শ্ৰীলংকাই প্ৰতিৰক্ষা খণ্ডত গুৰুত্বপূৰ্ণ চুক্তি সম্পাদন কৰাৰ বাতৰিক ফটো সহকাৰে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অৰুণাচল প্ৰদেশৰ মপিন উৎসৱত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত উত্তৰ পূৰ্বাঞ্চলত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন হোৱা বুলি কৰা মন্তব্যক দ্য চেণ্টিনেল কাকতে নৰ্থ ইষ্ট এট দ্য কাস্প অৱ ট্ৰেন্সফৰ্মেশ্যন শিৰোনামেৰে প্ৰকাশ কৰিছে। দ্য টাইমছ অৱ ইণ্ডিয়া কাকতে বিজেপি ৰাভা হাছং যৌথ মঞ্চ মিত্ৰজোঁটে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত জয়লাভ কৰাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। আহক এতিয়া বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ অৰূপ কুমাৰ শৰ্মা। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বাতৰি আৰু কেতবোৰ অনুষ্ঠানৰ সময় আজিৰে পৰা কিছু সাল সলনি কৰা হৈছে। পূৰ্বে সন্ধিয়া 7:05 প্ৰচাৰিত জিলাৰ ৰেহৰূপ অনুষ্ঠান আকাশবাণীৰ সঞ্চালকৰ নিৰ্দেশ অনুসৰি আজিৰে পৰা পুৱা 9:15 পৰা 9:20 প্ৰচাৰৰ দিহা কৰা হৈছে। একেদৰে দিনৰ 10:00 প্ৰচাৰিত মুখ্য বাতৰি আজিৰে পৰা 11:00 প্ৰচাৰ কৰা হ'ব। বিবিধ ভাৰতীযোগে পুৱা 7:28 আৰু নিশা 8:28 প্ৰচাৰিত মুখ্য বাতৰি প্ৰচাৰ আজিৰে পৰা বন্ধ কৰা হৈছে। পৰম্পৰাগত অসমীয়া গহনাই জি আই টেগ অৰ্থাৎ ভৌগোলিক সূচ্যাংক লাভ কৰা সন্দৰ্ভত আজি সন্ধিয়া 7:45 এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটোৰ প্ৰযোজনা আৰু উপস্থাপন ৰাজীৱ লোচন বৰঠাকুৰৰ। খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ আজি সামৰণি পৰিব। প্ৰতিযোগিতাত কালিৰ খেলৰ সামৰণিৰ পৰলৈকে যোৰহাটে 12টা সোণ, 15টা ৰূপ আৰু 4টা ব্ৰঞ্জৰ পদকেৰে শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিছে। বৰ্তমানলৈকে কামৰূপ মহানগৰ দলে 8টা সোণ, 3টা ৰূপ আৰু 10টা ব্ৰঞ্জৰ পদকেৰে দ্বিতীয় আৰু কামৰূপ দলে 4টা সোণ, 2টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদকেৰে তৃতীয় স্থানত আছে। প্ৰতিযোগিতাত শিৱসাগৰ মুঠ 12টা পদকেৰে চতুৰ্থ আৰু লখিমপুৰ 6টা পদকেৰে পঞ্চম স্থানত আছে। ৰাজস্থান ৰয়েলছে যোৱা নিশা চণ্ডীগড়ত অনুষ্ঠিত আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত পঞ্জাব কিংছক 50 ৰাণত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি হায়দৰাবাদত হ'বলগীয়া এখন খেলত গুজৰাট টাইটান্ছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 19 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৱাক অফ সংশোধনী বিধেয়ক 2025ত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ অনুমোদন। গুৱাহাটীৰ শিলহাকো বিলক প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ অধীনত সামৰি লোৱাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰস্তাৱৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থন। মণিপুৰত শান্তি স্থাপনৰ লক্ষ্যৰে নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ সৈতে মেইটেই আৰু কুকি সংগঠনৰ প্ৰতিনিধিৰ বৈঠক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শ্ৰীলংকাৰ সৰ্বোচ্চ অসামৰিক সন্মান মিত্ৰ বিভূষণ প্ৰদান। আৰু খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ আজি সামৰণি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11:00 শুনিবলৈ পাব।